এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাহাটকাৰে মংগলদৈত আজি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ মংগলদৈ নাট্য মন্দিৰত অনুষ্ঠিত পঞ্চায়তৰ নিৰ্বাচিত মহিলা প্ৰতিনিধিসকলৰ সামৰ্থবৰ্ধন কাৰ্যসূচী শ্ৰী ইজ এ চেঞ্জ মেকাৰত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াও উপস্থিত থাকে। উপস্থিত আই মাতৃসকলক উদ্দেশ্যি সাংসদ শইকীয়াই কয় যে চৰকাৰৰ বিভিন্ন জনহিতকৰ আঁচনিসমূহৰ বিষয়ে মহিলাসকল অৱগত হোৱাটো প্ৰয়োজন আৰু তেওঁলোকক এই বিষয়ে জনাবলৈ মহিলা আয়োগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰে লোৱা আঁচনিসমূহৰ জৰিয়তে মহিলাসকল কিদৰে উপকৃত হৈছে সেই বিষয়েও তেওঁ ভাষণত উল্লেখ কৰে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাহাটকাৰে কয় যে ৰাইজৰ কাম কৰিবলৈ জনপ্ৰতিনিধিসকলক শিক্ষাৰ প্ৰয়োজন আছে। জনপ্ৰতিনিধিসকলক প্ৰশিক্ষণ দিয়াটো অতি জৰুৰী আৰু মহিলা আয়োগে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। পঞ্চায়তৰ নিৰ্বাচিত মহিলা প্ৰতিনিধিসকলক উদ্দেশ্যি তেওঁ সমাজত বাল্য বিবাহ ৰোধ কৰা, নিৰ্বাচনত উপযুক্ত ভোটাৰে অংশগ্ৰহণ কৰা আদি বিষয়ত সজাগতা আনিবলৈ আহ্বান জনায়। অনুষ্ঠানত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অতিৰিক্ত সচিব বি ৰাধিকা চক্ৰৱৰ্তীয়েও মহিলাসকলক উদ্দেশ্যি ভাষণ দিয়ে। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এখন সভাত সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত পৰীক্ষা সম্পৰ্কীয় সকলো দিশ সামৰি সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়। মৰিগাঁও জিলাতো হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শান্তিপূৰ্ণ তথা সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হয়। এই ক্ষেত্ৰত মৰিগাঁও জিলা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰে। নিৰ্দেশনা অনুসৰি অনুমতি অবিহনে পৰীক্ষাৰ দিনকেইটাত পৰীক্ষা কেন্দ্ৰৰ আশে পাশে লাউড স্পীকাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰসমূহৰ চৌহদৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ সমাগম অথবা ভিৰ নিষিদ্ধ কৰা হৈছে। পৰীক্ষাৰ্থীসকলে পৰীক্ষাকক্ষলৈ মোবাইল ফোন, ইলেক্ট্ৰনিক সঁজুলি বা কোনো অকৰ্তৃত্বশীল তথা সন্দেহজনক সামগ্ৰী লৈ যাব নোৱাৰিব। পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই আদেশ বলবৎ হৈ থাকিব। উল্লেখযোগ্য যে অহা 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ দ্বাৰা ৰূপায়িত স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত গহপুৰ সমষ্টিৰ কলাবাৰীৰ শিপিনীসকলৰ মাজত আজি তাঁতশাল বিতৰণ কৰা হয়। বিধায়ক উৎপল বৰাই শিপিনীসকলক শিপিনী সম্প্ৰসাৰণ সেৱা কেন্দ্ৰত তাঁতশালসমূহ বিতৰণ কৰে। স্বনিৰ্ভৰ নাৰী দেশৰ উন্নয়নৰ চালিকা শক্তি, এই লক্ষ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে ৰাজ্যৰ বিভিন্ন জিলাত এই আঁচনি ৰূপায়ণ কৰি আহিছে। ইয়াৰ উপৰি বিধায়ক শ্ৰী বৰাই জিলা পৰিষদৰ উন্নয়ন পুঁজিৰ জৰিয়তে ডুবিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত পানীগাঁও সংযোগী পথ নিৰ্মাণৰ কামৰো আধাৰশিলা স্থাপন কৰে। মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আশা অভিৱৰ্তন 2025-26 আয়োজন কৰা হয়। এই অনুষ্ঠানত জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে অংশগ্ৰহণ কৰি কয় যে আশা নামেই যাৰ পৰিচয়। গাঁৱৰ প্ৰতিটো পৰিয়ালৰ মুখত আশাৰ সঞ্চাৰ কৰাৰ একোটা গুৰুদায়িত্ব যাৰ কান্ধত থাকে তেওঁলোকেই হ'ল আশা। তেওঁ আশা কৰ্মীসকলক যিকোনো প্ৰত্যাহ্বানৰ মাজতো সেৱা আগবঢ়াই অহাৰ বাবে প্ৰশংসা কৰে। বৰ্তমান স্বাস্থ্যখণ্ডত হোৱা ব্যাপক পৰিৱৰ্তনৰ কথা উল্লেখ কৰি তেওঁ প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে বুলি উল্লেখ কৰে। জিলা আয়ুক্তগৰাকীয়ে আজিৰ অনুষ্ঠানতে কৰ্মক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা 3 গৰাকী আশাকৰ্মীক পুৰস্কৃত কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ কেন্দ্ৰ ৰেডিঅ' জ্ঞানমালিনীৰ উদ্যোগত আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ চকু চিকিৎসা বিভাগৰ সহযোগত আজি বিনামূলীয়া চকুচু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। কললুৱা আদৰ্শ দেউৰীগাঁৱত অনুষ্ঠিত এই শিবিৰত অঞ্চলটোৰ 150 গৰাকী লোকৰ চকু পৰীক্ষা, ঔষধ প্ৰদানৰ লগতে প্ৰায় 100 গৰাকী লোকক বিনামূলীয়াকৈ চছমা দিয়া হয়। ঢকুৱাখনাত অনুষ্ঠিত 79 সংখ্যক সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত কেৰালা আৰু ছাৰ্ভিচেছ দল ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ছাৰ্ভিচেছে ৰেলৱেক 2-0 গলত পৰাস্ত কৰে। খেলখনত ছাৰ্ভিচেছৰ হৈ অভিষেক পাৱাৰে 2টা গল কৰে। দ্বিতীয়খন ছেমি ফাইনেলত কেৰালাই পাঞ্জাৱৰ বিৰুদ্ধে 4-0 গলত জয়লাভ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।